চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? এই অনুষ্ঠান শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ অধ্যয়ন চলাই আছো আৰু যোৱা অনুষ্ঠানত আমি এই পুস্তকখনৰ 49 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি 49 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰি আজিয়েই বাকী থকা অধ্যায় অৰ্থাৎ 50 নম্বৰ অধ্যায়ৰো আলোচনা কৰি গোটেই পুস্তকখনৰ অধ্যয়ন সামৰণি মাৰিম। কিন্তু আহকচোন তাৰ আগতে চুটিকৈ প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰো। এতিয়া প্ৰাৰ্থনা কৰিছো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া পাই আছো জাকুবে মৰণসজ্জাত তেওঁৰ 12 পুতেকক কাষত লৈ তেওঁলোক প্ৰত্যেকৰ বিষয়ে কৰি থকা ভৱিষ্যৎবাণীৰ কথা পাঠ কৰি দিম। 49 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে। দান ইছৰাইলৰ এক ফৈদ হৈ নিজ লোকবিলাকৰ সুদবিচাৰ কৰিব, ঘোঁৰাত উঠাজন পাছফালে পৰাকৈ যি সাপে ঘোঁৰাৰ ঠেঙত খুটে, দান বাটত থকা এনেকুৱা সাপ, পথত থকা এনেকুৱা বিশাল সৰ্প হ'ব। হে যীহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰিছো। দানৰ বাবে প্ৰভুৰ পৰিত্ৰাণ প্ৰয়োজনীয় হ'ব, কাৰণ দানৰ ফৈদ বিদ্ৰোহী ফৈদবোৰৰ মাজৰ এটা হ'ব। এই ফৈদেই বিদ্ৰোহৰ নেতৃত্ব কৰা আমি দেখিবলৈ পাম। আমি শাস্ত্ৰ অধ্যয়ন কৰি যাওঁতে এই কথা দেখিবলৈ পাম। 19 নম্বৰ পদ, গাদক হলে সৈন্য এদলে আক্ৰমণ কৰিব, কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব। এই ফৈদটো দেশখনৰ উত্তৰ ভাগত সংস্থাপিত হৈছিল। আচলতে দানৰ ফৈদেই একেবাৰে উত্তৰত আছিল। সেইবাবে ইছৰাইল দেশখনৰ কথা বৰ্ণনা কৰোঁতে দানৰ পৰা বেৰছেবালৈকে বুলি কোৱা হয়। বিশ আৰু একৈশ নম্বৰ পদ, আছেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব, সি ৰজাই খাব পৰা সুখ্যাদু আহাৰ যোগাব, নপ্তালি মুকলি হোৱা হৰিণ, সি মনোহৰ কথা কয়। আমি আগতেই উল্লেখ কৰিছো যে ছেমিনাৰীৰ ছাত্ৰ এজনে জাকুবৰ পুতেককেইজনৰ বিষয়ে দিয়া প্ৰতিটো ভাৱবাণী ফুলিওৱাৰ বিষয়ে এখন গৱেষণা পত্ৰ লিখিছিল। আমি নিজে ইমান অধ্যয়ন কৰা নাই, কিন্তু আপুনি যদিহে ছাত্ৰ তেনেহলে এনে গৱেষণা অতি লাভজনক বুলি বুজি পাব। বাইবেলৰ বাকী অংশত আমি যিমানবোৰ ব্যক্তিৰ বিষয়ে পোনে পোনে বৰ্ণনা কৰা পাওঁ, সেই প্ৰতিজনেই ইছৰাইলৰ কোনোবা এটা ফৈদৰ পৰা আহিছে। বাইশ নম্বৰ পদ, যোছেফ বলবান গছৰ ডাল, ভুমুকৰ ওচৰত লগা লাগনি গছৰ ডাল, তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়। যোছেফ কনান দেশ এৰি মিছৰ দেশ পাইছিলগৈ, কিন্তু তেওঁ তাতো ঈশ্বৰৰ এজন সাক্ষী হৈ আছিল। পাছত তেওঁৰ পুত্ৰ দুজন অৰ্থাৎ মনচি আৰু ইফ্ৰাইমক সেই অঞ্চলত স্থাপন কৰা হ'ব, যি অঞ্চল পাছলৈ চমৰীয়া বুলি জনাজাত হ'ব। খ্ৰীষ্টৰ দিনত সেই অঞ্চলটো পৰজাতি অঞ্চল বুলি জনা গৈছিল। সাক্ষ্য দিয়াৰ বাবে সেই অঞ্চলটো বৰ ভাল অঞ্চল আছিল আৰু সেই অঞ্চললৈ খ্ৰীষ্টৰ শুভবাৰ্তা গৈছিল। আমাৰ প্ৰভুৱে নিজে সেই ঠাইত পৰিচৰ্যা কৰিছিল। জোহন চাৰি নম্বৰ অধ্যায়ত তেওঁ চমৰীয়া তিৰোতা এজনীক নাদৰ পাৰত লগ পোৱাৰ পৰা আৰম্ভ কৰি চমৰীয়া লোকবিলাকৰ আগত সাক্ষ্য দিয়াৰ বিৱৰণী আমি পাওঁ। তেইছৰ পৰা পঁচিছ নম্বৰ পদ, ধনুৰ্ধৰবিলাকে তাক বৰকৈ ক্লেশ দিলে আৰু তালৈ কঢ়িয়াই তাক তাৰণা কৰিলে, কিন্তু তাৰ ধনু শকত হৈ থাকিল আৰু জাকুবৰ পৰাক্ৰমীজনাৰ হাতৰ দ্বাৰাই তেওঁৰ পৰা মেৰখীয়া ইছৰাইলৰ শিলা। তোমাৰ পিতৃৰ ঈশ্বৰৰ দ্বাৰাই তেওঁ তোমাক উপকাৰ কৰিব, সৰ্বশক্তিমান জনাৰ দ্বাৰাই তেওঁ ওপৰত থকা আকাশৰ আশীৰ্বাদেৰে, তলত থকা অগাধ জলৰ আশীৰ্বাদেৰে, স্তন আৰু গৰ্ভৰ আশীৰ্বাদেৰে তোমাক আশীৰ্বাদ কৰিব, তাৰ হাত চলোৱা বাহু বলি কৰা হ'ল। যোছেফৰ পৰা ওলোৱা ইফ্ৰাইম আৰু মনচি, এই ফৈদ দুটা অতি আগশাৰীৰ আৰু গুৰুত্বপূৰ্ণ ফৈদ হৈ পৰিছিল। ইমানেই গুৰুত্বপূৰ্ণ হৈছিল যে তেওঁলোকৰ পৰাই সাম্ৰাজ্যখন বিভক্ত হৈছিল। তেওঁলোক ইমানেই শক্তিশালী আছিল। এতিয়া ছাব্বিছ নম্বৰ পদটো পঢ়িম, মোৰ ওপৰ পিতৃবিলাকৰ আশীৰ্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্বাদ ফলদায়ক হৈ চিৰকালৰ পৰ্বতৰ সীমালৈকে ব্যাপিল, আৰু সেয়ে যোছেফৰ মূৰত থাকিব। ভায়েক ককায়েকবিলাকৰ পৰা বেলেগে থকাজনৰ মূৰৰ তালুত থাকিব। মন কৰকচোন, জাকুবে যোছেফ আৰু তেওঁৰ পৰা ওলোৱা ফৈদ দুটাক ইছৰাইলৰ ঈশ্বৰ, সৃষ্টিকৰ্তা, মুক্তিদাতাৰ সৈতে সাঙুৰি দিব খুজিছে কিয় বাৰু? আচলতে এই ফৈদ দুটাই, বিশেষকৈ ইফ্ৰাইমে, ইছৰাইলক প্ৰতিমা সেৱালৈ আগবঢ়াই নিছিল। বিদ্ৰোহৰ নেতৃত্ব দি ইছৰাইলৰ সীমাত সোণৰ দামুৰি দুটা স্থাপন কৰাত নেতৃত্ব দিয়া জিৰুবোৱাম এই ইফ্ৰাইম ফৈদৰে আছিল। গতিকে তেওঁৰ মৃত্যুসজ্জাত জাকুবে তেওঁলোকক উভোটাই মাতিছে তেওঁলোকৰ পিতৃসকলৰ ঈশ্বৰৰ ওচৰলৈ। সাতাইশ নম্বৰ পদ, বিন্নামিন পশু চিৰি পেলাওঁতে ৰাং কুকুৰ, ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব, সন্ধ্যা পৰত লুটদ্ৰব্য ভাগ পাতি দিব। এইটো বিন্নামিনৰ বিষয়ে অলপ আচৰিত ধৰণৰ ভাৱবাণী। বিন্নামিন যিহুদাৰ সৈতে অতি নিকট হিচাপে প্ৰকাশিত, ইমান নিকট যে সাম্ৰাজ্যখন বিভক্ত হওঁতে বিন্নামিন যিহুদা ফৈদৰ লগত গৈছিল। দায়ুদৰ পৰিয়ালৰ লগত থাকি যোৱা একমাত্ৰ ফৈদটো আছিল বিন্নামিন। আঠাইছ আৰু ঊনত্ৰিশ নম্বৰ পদ, এই সকলোৱেই ইছৰাইলৰ বাৰ ফৈদ, আৰু সিবিলাকৰ বাপেকে আশীৰ্বাদ কৰি সিবিলাকক কোৱা কথাও এইয়ে, সিবিলাকৰ প্ৰতিজনকে তেওঁ বিশেষ বিশেষ আশীৰ্বাদেৰে আশীৰ্বাদ কৰিলে। পাছে তেওঁ সিবিলাকক আজ্ঞা কৰি কলে, মোক নিজ লোকবিলাকৰ লগলৈ নিয়া হ'ব। আমি দেখিবলৈ পাওঁ যে জাকুবৰ মৃত্যুতেই সকলো শেষ নহয়, তেওঁৰ লোকবিলাকৰ লগত থাকিব। অব্ৰাহামে মূল্য দি কিনি লোৱা গুহাটোতেই তেওঁ কবৰস্থ হ'বলৈ বিচাৰিছে। তেওঁ এইটো নিশ্চিত কৰিব বিচাৰিছে যে তেওঁ মৃত্যুৰ পৰা পুনৰুত্থিত হোৱাৰ দিনা সেই দেশতে উঠি তাতে বাস কৰিবলৈ পায়। ত্ৰিশ নম্বৰ পদ, এই হেতুকে কনান দেশত মম্ৰিৰ সন্মুখত থকা মকপেলাৰ যি গুহা, মৈদামৰ অধিকাৰৰ অৰ্থে অব্ৰাহামে হিত্তিয়া ইফ্ৰুনৰ পৰা পথাৰে সৈতে কিনি লৈছিল, সেই হিত্তিয়া ইফ্ৰুনৰ পথাৰৰ গুহাতে মোৰ ওপৰ পিতৃবিলাকৰ লগত মোকো মৈদাম দিবা। নিজৰ পৰিয়ালৰ ইতিহাস এওঁ কিমান জানিছিল সেইটো আমি ইয়াত দেখিবলৈ পাওঁ। তেওঁ নিশ্চয় কিবা লিখিত বিৱৰণী লগত লৈ ফুৰা নাছিল, কিন্তু গোটেই তথ্যখিনি তেওঁ মনত লৈ ফুৰিছিল। একত্ৰিশ নম্বৰ পদ, সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা ছাৰাক মৈদাম দিয়া হ'ল। সেই ঠাইতে ইছহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ'ল, আৰু সেই ঠাইতে ময়ো লেয়াক মৈদাম দিলো। তেওঁ আচলতে লেয়াৰ কাষতে কবৰস্থ হোৱাটোত ইমান গুৰুত্ব দিয়া নাছিল, কাৰণ ৰাহেলক বৈতলেহেমতহে কবৰ দিয়া হৈছিল। কিন্তু তেওঁ তাত কবৰস্থ হ'ব বিচাৰিছিল য'ত তেওঁ পুনৰুত্থানৰ সময়ত উঠিব পাৰে, যেতিয়া ঈশ্বৰে ইছৰাইল জাতিৰ প্ৰতি কৰা প্ৰতিজ্ঞা পূৰণ কৰিব তেতিয়া। বত্ৰিশ আৰু তেত্ৰিশ নম্বৰ পদ, সেই পথাৰ আৰু তাৰ মাজত থকা গুহা হেতৰ সন্তানবিলাকৰ পৰা কিনা হৈছিল। এইদৰে জাকুবে তেওঁৰ পুত্ৰবিলাকক আজ্ঞা দি অঁতাই শয্যাৰ ওপৰত তেওঁৰ ভৰি দুখন কোচাই প্ৰাণ ত্যাগ কৰিলত তেওঁক তেওঁৰ লোকবিলাকৰ লগলৈ নিয়া হ'ল। এইটো মন কৰিবলগীয়া কথা যে শেষ অৱস্থালৈকে জাকুবে মজিয়াত ভৰি ৰাখিছিল। তেওঁ জীৱন আৰম্ভ কৰিছিল এজন মাংসিক মানুহ হিচাপে। জন্মৰ সময়ত তেওঁ ককায়েকৰ ভৰিত ধৰি আছিল, সেইবাবে তেওঁক জাকুব বোলা হৈছিল, গুৰুৱা ধৰা। তেওঁ সেই নাম সফল কৰি জীৱন কটালে। তেওঁ যি পায় তাকেই খামোচ মাৰি ধৰিব খোজে আৰু সকলোতে প্ৰথম হ'ব খোজে। তেওঁ যিকোনো পদ্ধতি ব্যৱহাৰ কৰি হ'লেও সকলো আয়ত্ত কৰিব বিচাৰে। ডেকা অৱস্থাত নিজৰ দুই ভৰিয়ে নিজৰ শক্তি আৰু সামৰ্থ্যৰে তেওঁ আগবাঢ়িছিল। তেওঁ নিজৰ চতুৰালী আৰু বুদ্ধিতেই ভৰসা কৰিছিল। তেওঁ নিজে নিজক চাব পাৰিব বুলি ভাবিছিল আৰু ঈশ্বৰৰ প্ৰয়োজন নাই বুলি তেওঁ ভাবিছিল। তেওঁ নিজক লৈ সন্তুষ্ট, নিজৰ মতত অলৰ থকা, নিজৰ মতকেই সাব্যস্ত কৰিব বিচৰা আগ্ৰাসী আৰু ঘিনলগীয়া স্বভাৱৰ আছিল। পনিয়ালত ঈশ্বৰে তেওঁক লেঙেৰা কৰিলে। তেওঁক পাবলৈ ঈশ্বৰে তেওঁক ভাঙিব লগা হ'ল। ঈশ্বৰে তেওঁৰ ডিঙি ভাঙিবলৈকো সাজু আছিল বুলি আমি ভাবোঁ। তাৰ পাছত তেওঁ লেঙেৰাই লেঙেৰাই জীৱন কটাইছিল। তেওঁ তিনি ভৰিৰে বাট বুলিব লগা হ'ল হাতত লাখুটি লৈ, কাৰণ তেওঁ নিজে খোজকাঢ়িব নোৱাৰা হ'ল। ইয়াত মৃত্যুৰ আগতে তেওঁ বিচনাত বহি লাখুটিত ভৰ দি আছে। এতিয়া তেওঁ বিচনাত ভৰি উঠাই লাখুটি থৈ মৰিবলৈ বাগৰ দিছে। এই জাকুব, তেওঁ জীৱনত বহু দূৰ খোজকাঢ়িলে। তেওঁ সামৰণি মাৰিছে বিশ্বাসৰ এটা শেষ নিদৰ্শনেৰে, ঈশ্বৰৰ প্ৰতিজ্ঞা অনুসাৰে, সেই দেশত পুনৰুত্থিত হোৱাৰ দিনলৈ বাট চোৱাৰ দ্বাৰা। ইব্ৰী এঘাৰ নম্বৰ অধ্যায়ৰ তেৰ নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, সেই সকলো বিশ্বাসত মৰিল, তেওঁবিলাকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে, কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল, আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰৱাসী তাক স্বীকাৰ কৰিছিল। আদি পুস্তকৰ পঞ্চাশ নম্বৰ অধ্যায়ত আমি পাওঁ কনান দেশত জাকুবক কবৰ দিয়া আৰু মিছৰত যোচেফক কবৰ দিয়া কথা। গতিকে আদি পুস্তকৰ এই শেষ অধ্যায়ত অলপ বিষাদৰ ভাৱ এটা আছে। আদি পুস্তকত মৃত্যুৰ ওপৰত বিশেষ দৃষ্টি আকৰ্ষণ আমি ইতিমধ্যেই কৰিছো। ঈশ্বৰে আদমক এই বুলি কৈছিল, কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হলে নেখাবা, কিয়নো যিদিনা তাক খাবা সেইদিনাই তুমি অৱশ্যে মৰিবা। আদি পুস্তক দুই নম্বৰ অধ্যায়ৰ সোতৰ নম্বৰ পদ। পাছত পাচনি পৌলে এইবুলি লিখিছিল ৰোমিয়া 5 অধ্যায়ৰ 12 পদত, এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈকে বিয়পি গ'ল। আদিপুস্তকখন পাপৰ সত্যতা আৰু মৃত্যুৰ বাস্তৱতাৰ এটা পূৰ্ণ উদাহৰণ। ই আৰম্ভ হৈছে এডেনবাৰীত ঈশ্বৰ আৰু মানুহক লৈ আৰু সামৰণি পৰিছে মিছৰত কফিনেৰে। এই পুস্তকত মানৱ জাতিত পাপৰ প্ৰৱেশৰ বৰ্ণনা দিয়া হৈছে, কিন্তু লগতে মানুহক ঈশ্বৰে জীৱনৰ পথ দিয়াৰ কথাও আছে। এতিয়া 50 অধ্যায়ৰ 1 পদটো পঢ়িম। তেতিয়া যোছেফে তেওঁৰ বাপেকৰ মুখৰ ওপৰত মুখ দি পৰি কান্দি কান্দি তেওঁক চুমা খালে। তেওঁ নিশ্চয় বেজাৰ কৰিব, কাৰণ তেওঁ দেউতাকক বৰ ভাল পাইছিল। 2 পদ, পাছে যোছেফে তেওঁৰ বাপেকৰ মৃতদেহ সুগন্ধি দ্ৰব্যযুক্ত কৰি ৰাখিবলৈ তেওঁৰ দাস বেজবিলাকক আজ্ঞা দিলে, তাতে বেজবিলাকে ইছৰাইলৰ দেহ সুগন্ধি দ্ৰব্যযুক্ত কৰিলে। আমি জানো মিছৰীয়াবিলাক এনে কামত বেজ পাৰ্গত আছিল। আমি মিছৰৰ মামীৰ কথা শুনিবলৈ পাওঁ। মৃতদেহ সংৰক্ষণ কৰাৰ ব্যৱস্থা তেওঁলোকে জানিছিল, যিটো আমি আজিলৈকে শিকিব পৰা নাই। গতিকে যোছেফে তেওঁৰ দেউতাকৰ শৰীৰটোত প্ৰলেপ ঘঁহাইছে তেওঁৰ বেজবিলাকৰ দ্বাৰা। মানুহৰ মৃত্যুত আমি নিশ্চয় নাহাহোঁ, কিন্তু বৃদ্ধ জাকুবৰ শৰীৰটো মামী কৰাৰ কথাটো ভাবিলে আমাৰ নিশ্চয় মিচিকীয়া হাঁহি ওলায়। তেওঁৰ মামীটো নিশ্চয় এতিয়াও হিব্ৰুণত আছে। তেওঁৰ এইটো হাবিয়াস আছিল যে তেওঁক মেকপেলহৰ গুহাটোতেই কবৰ দিব লাগে, কাৰণ এইটো আছিল তেওঁৰ জগত সম্বন্ধীয় আশা। যেতিয়া তেওঁ মৃত্যুৰ পৰা উঠিব, তেতিয়া তেওঁ সেই দেশত ইছৰাইল জাতিৰ সৈতে থাকিব। আজি প্ৰভু যীশুখ্ৰীষ্টৰ বিশ্বাসীৰ মণ্ডলীৰ সভ্যসভ্যাসকলৰ আশা হৈছে প্ৰভুক আকাশত লগ ধৰি মহাকাশত নতুন জিৰচালেমলৈ যোৱাটোহে। দুয়োটা বেলেগ আশা আৰু দুয়োটা গৌৰৱময় আশা। 3 পদ, সিবিলাকে সেই কাৰ্যত 40 নিয়ালে, কিয়নো সেই কাৰ্য কৰিবলৈ সিমান দিন লাগে। পাছে মিছৰীয়াবিলাকে তেওঁৰ নিমিত্তে 70 শোক কৰিলে। গাত মলম ঘঁহিবলৈ তেওঁলোকৰ 40 সময় লাগিল। নিশ্চয় কেইবাটাও প্ৰক্ৰিয়া আছিল, আৰু আমি দেখিছো মিছৰীয়াবিলাকেও তেওঁৰ কাৰণে শোক কৰিলে। এয়া নিশ্চয় ভাৰাতীয়া শোক কৰা লোক নহয়, কিন্তু আমি জানো যে যোছেফৰ দেউতাক হিচাপেই নিশ্চয় জাকুব মিছৰত যথেষ্ট সন্মানীয় লোক হৈ পৰিছিল, কাৰণ যোছেফ আছিল পৰিত্ৰাতা। কিন্তু আমি ভাবোঁ যে এই সময়ত জাকুব প্ৰকৃত অৰ্থত ঈশ্বৰৰ সাধুত পৰিণত হৈছিল। এতিয়া আমি 4-7 পদলৈকে পাঠ কৰি দিম। সেই শোকৰ দিন অতীত হলত যোছেফে ফৰৌনৰ ঘৰৰবিলাকক ক'লে, মই যদি তোমালোকৰ আগত অনুগ্ৰহপ্ৰাপ্ত হৈছো, তেন্তে বিনয় কৰো ফৰৌনৰ কাণত এই কথা জনোৱাগৈ যে মোৰ পিতৃয়ে মোক শপত কৰাই ক'লে, চোৱা মই এতিয়া মৰোহে, কনান দেশত মই মোৰ নিজৰ অৰ্থে খনা মৈদামতেই তুমি মোক মৈদাম দিবাগৈ। এতেকে মই বিনয় কৰো এতিয়া মোৰ পিতৃক মৈদাম দিবলৈ মোক যাব দিয়ক, পাছে মই আকৌ ঘূৰি আহিম। তাতে ফৰৌনে ক'লে, যোৱা, তোমাৰ পিতৃয়ে তোমাক শপত কৰোৱাৰ দৰেই তুমি তেওঁক মৈদাম দিয়াগৈ। তেতিয়া যোছেফে তেওঁৰ বাপেকক মৈদাম দিবলৈ যাত্ৰা কৰিলে। তাতে ফৰৌনৰ পাত্ৰমন্ত্ৰীবিলাক, তেওঁৰ ঘৰৰ বৃদ্ধবিলাক, মিছৰ দেশৰ সকলো বৃদ্ধবিলাক, মিছৰ দেশত তেওঁক কিমান সন্মান, ভালপোৱা আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰা হৈছিল সেইটো আমি দেখিবলৈ পাইছো। এইটো নিশ্চয় বিশ্ব ইতিহাসৰ সকলোতকৈ দীঘল শৱযাত্ৰা আছিল। এই যাত্ৰা মিছৰৰ পৰা আৰম্ভ কৰি একেবাৰে কনান দেশৰ হিব্ৰুণলৈকে গৈছিল। 8 পদ, যোছেফৰ আটাই পৰিয়াল, তেওঁৰ ভায়েক ককায়েকবিলাক আৰু বাপেকৰ পৰিয়ালো তেওঁৰ লগত গ'ল। কেৱল সিবিলাকে নিজৰ ল'ৰা তিৰোতাবিলাক আৰু মেৰ ছাগ আৰু গৰু আদিৰ জাকবোৰহে গোচনত এৰি গ'ল। তেওঁলোকে তেওঁলোকৰ কণমানিবোৰক আৰু পশুৰ জাকবোৰক এৰি থৈ যোৱাটো ফৰৌন ৰজাই বিচাৰিছিল নে নাই, যাতে তেওঁলোক পুনৰ উভতি আহে, সেই কথা আমি ক'ব নোৱাৰো। কিন্তু ফৰৌনে যোছেফক হেৰুৱাব খোজা নাছিল, কাৰণ তেওঁৰ বাবে তেতিয়াও যোছেফ প্ৰয়োজনীয় হৈয়ে আছিল। এতিয়া নৰ পৰা তেৰ নম্বৰ পদ পাঠ কৰি দিম। তেওঁৰ লগত ৰথ আৰু ঘোঁৰাত উঠাবিলাক গ'ল, অতি বৃহৎ দল হ'ল। পাছে সিবিলাকে গৈ জৰ্দনৰ সিপাৰে থকা আতদৰ মৰণা মৰা ঠাই পায়, সেই ঠাইতে অতিশয় দাৰুণ মহাবিলাপেৰে বিলাপ কৰিলে। এইদৰে তেওঁ নিজৰ বাপেকৰ নিমিত্তে সাত দিনলৈকে শোক কৰিলে। তাতে সেই দেশ নিবাসী কণানিয়াহঁতে সিবিলাকক আতদৰ মৰণা মৰা ঠাইত এইদৰে শোক কৰা দেখি কলে, মিছৰীয়াবিলাকৰ এয়ে অতি দাৰুণ শোক, এই হেতুকে জৰ্দনৰ সিপাৰে থকা সেই ঠাই আবেল মিশ্ৰইম মিছৰীয়াবিলাকৰ শোক নামেৰে প্ৰখ্যাত হ'ল। পাছে জাকুবে নিজৰ পুত্ৰবিলাকক আজ্ঞা দিয়াৰ দৰেই সিবিলাকে তেওঁলৈ কৰিলে, কিয়নো তেওঁৰ পুত্ৰবিলাকে তেওঁক কণান দেশলৈ নি মমৰিৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ যি গুহা অব্ৰাহামে পথাৰে সৈতে মৈদামৰ অধিকাৰৰ অৰ্থে হিত্তিয়া ইফ্ৰুনৰ পৰা কিনি লৈছিল, সেই গুহাতে সিবিলাকে তেওঁক মৈদাম দিলে। জাকুবক কিয় ৰাহেলৰ সৈতে বৈতলেহেমত কবৰ দিয়া নহল বুলি আপুনি হয়তো ভাবিব পাৰে। সেই ঠাই আৰু বিশ মাইলমানহে উত্তৰে আছিল। আমি ভাবোঁ ইয়াতেই কাৰণটো দিয়া হৈছে। অব্ৰাহামে এই গুহাটো কিনিছিল। জাকুবে পিতৃসকলৰ লগত সেই কিনি লোৱা ঠাইতেই কবৰস্থ হ'ব বিচাৰিছিল, যাতে তেওঁ সেই দেশতেই থকাটো নিশ্চিত হয়। গতিকে তেওঁক পিতৃপুৰুষৰ লগতহে কবৰস্থ কৰা হ'ল। তেওঁলোক প্ৰত্যেকেই সেই পুনৰুত্থানৰ আশা কৰিছিল। চৈধ্যৰ পৰা সোতৰ নম্বৰ পদ। বাপেকক মৈদাম দিয়াৰ পাছত যোচেফ আৰু তেওঁৰ ভায়েক ককাকবিলাক আৰু বাপেকক মৈদাম দিবলৈ তেওঁৰ লগত যোৱা সকলো লোক মিছৰ দেশলৈ উভতি আহিল। পাছে যোচেফৰ ককাকবিলাকে আপোনাৰ বাপেকৰ মৃত্যু হোৱা দেখি কোৱাকৈ কৰিলে, বোলে, যোচেফে কিজানি আমাক ঘীন কৰি আমি তাক যি যি দুৰ্গতি কৰিছিলো তাৰ প্ৰতিফল আমাক দিব। তাতে সিবিলাকে যোচেফলৈ কৈ পঠালে, বোলে, তোমাৰ পিতৃয়ে তেওঁৰ মৃত্যুৰ আগেয়ে এই আদেশ দিছিল যে তোমালোকে যোচেফক এইদৰে কবা, বিনয় কৰো, তুমি তোমাৰ ককাইৰাহঁতৰ জগৰ আৰু সিবিলাকৰ পাপ ক্ষমা কৰা, কিয়নো সিবিলাকে তোমাক দুৰ্গতি কৰিছিল। এতেকে আমি এতিয়া বিনয় কৰো, আপুনি নিজ পিতৃৰ ঈশ্বৰৰ দাসবিলাকৰ দোষ ক্ষমা কৰক। তাতে সিবিলাকে যোচেফলৈ এই কথা কৈ পঠালত তেওঁ কান্দি পেলালে। আমাৰ এনে ভাৱ হয় যে ককায়েকহঁত জাকুবৰ মৃত্যুৰ আগতেই তেওঁৰ কাষলৈ গৈছিল আৰু তেওঁ নোহোৱা হোৱাৰ পাছত তেওঁলোকৰ কি হ'ব বুলি আশংকা দেখুৱাইছিল। তেওঁলোকে ভাবিছিল দেউতাকৰ মৃত্যুৰ পাছত যোচেফে তেওঁলোকৰ বিৰুদ্ধে কাম কৰিব। গতিকে জাকুবে তেওঁলোকক এটা বাৰ্তা দিছিল যোচেফক দিবলৈ, যাতে যোচেফ তেওঁলোকৰ প্ৰতি নিৰ্দয় নহয়। যেতিয়া ককায়েকহঁতে এই বাৰ্তা লৈ যোচেফৰ ওচৰলৈ আহিছিল, তেতিয়া যোচেফ ক্ৰন্দন কৰিবলগীয়া অৱস্থা হৈছিল। তেওঁলোকে এতিয়া তেওঁলোকৰ পাপৰ কাৰণে অনুতাপ কৰিছে। ওঠৰ নম্বৰ পদ। তাৰ পাছত তেওঁৰ ককায়েকবিলাকো গৈ তেওঁৰ আগত পৰি কলে, চাওক, আমি আপোনাৰেই বন্দী। তেওঁলোকে তেওঁৰ আগত প্ৰণিপাত কৰিব বুলি কৰা ভাৱবাণী বাৰে বাৰে ফলিয়াইছে। ঊনৈশ নম্বৰ পদ। তেতিয়া যোচেফে সিবিলাকক কলে, ভয় নকৰিবা, কিয়নো মই জানো ঈশ্বৰৰ প্ৰতিনিধি। সকলো ক্ষেত্ৰতে যোচেফে ঈশ্বৰক গৌৰৱ দিছে। এতিয়া আমি শাস্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ পদ পাম। বিশ নম্বৰ পদ। তোমালোকে মোৰ বিৰুদ্ধে অনিষ্টৰ কল্পনা কৰিছিলা হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰা কাৰ্য সিদ্ধ কৰিবৰ অভিপ্ৰায়েৰে ঈশ্বৰে তাক মংগলৰ কল্পনা কৰিলে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ এটা সুন্দৰ ভৱিষ্যতৰ আঁচনি আছে যিটো আমি দেখা নাপাওঁ। এই ক্ষেত্ৰত আমি কিমান মানৱীয় সেইটো মানিবই লাগিব, কাৰণ কিবা সমস্যা আহিলে আমি আমাৰ নাকৰ পৰা বেছি দূৰলৈ চাবই নোৱাৰোঁ আৰু আমি কওঁ, ঈশ্বৰে কিয় মোলৈ এই সমস্যা আহিবলৈ দিছে। কিন্তু আমি মনত ৰখা উচিত যে তেওঁৰ এটা মহৎ উদ্দেশ্য আছে। আপোনাৰ জীৱনলৈ তেওঁ একো ঘটিবলৈ নিদিয়ে যদিহে সেইটোৱে আপোনাৰ জীৱনলৈ কিবা উপকাৰ নানে। এতিয়া যোচেফলৈ কাণ পাতক। একৈশৰ পৰা তেইছ নম্বৰ পদ। এতিয়া তোমালোকে ভয় নকৰিবা, মই তোমালোকক আৰু তোমালোকৰ ল'ৰা তিৰোতাবিলাককো প্ৰতিপালন কৰিম। তেওঁ এইদৰে সিবিলাকক সান্তনা কৰিলে আৰু মৰমৰ কথা কলে। পাছে যোচেফ আৰু তেওঁৰ পিতৃবংশই মিছৰৰ দেশতেই নিবাস কৰি থাকিল আৰু যোচেফ এশ দহ বছৰ জীয়াই থাকিল। ইফ্ৰেমৰ পৰিণতিলৈকে দেখিবলৈ পালে আৰু মনচিৰ পুতেক নাখিৰৰ সন্তানবিলাক জন্মিলত তেওঁ কোলাত ল'বলৈ পালে। যোচেফ এজন অতি ভাল ককাদেউতা আছিল বুলি আমি ক'ব পাৰোঁ। এতিয়া চৌব্বিছৰ পৰা ছাব্বিছ নম্বৰ পদ পঢ়ি দিম। পাছে যোচেফে তেওঁৰ ভায়েক ককাকবিলাকক কলে, মই এতিয়া মৰোহে, কিন্তু ঈশ্বৰে তোমালোকলৈ অৱশ্যে দৃষ্টি কৰি আব্ৰাহাম, ইছহাক আৰু জাকুবৰ আগত যি দেশ দিম বুলি শপত কৰিছিল সেই দেশলৈ তোমালোকক এই দেশৰ পৰা লৈ যাব। পাছে যোছেফে ইছৰাইলৰ সন্তানবিলাকক শপত কৰাই কলে, ঈশ্বৰে অৱশ্যে তোমালোকলৈ দৃষ্টি কৰিব, তেতিয়া তোমালোকে ইয়াৰ পৰা মোৰ অস্থি লৈ যাবা। এইদৰে যোছেফ 110 বছৰ বয়সত মৰিল। পাছে তেওঁ সুগন্ধি দ্ৰব্যযুক্ত কৰি মিছৰত এটা পেৰাত ভৰাই ৰখা হল। এনেদৰেই আদি পুস্তকৰ সামৰণি পৰিছে। আৰম্ভণি হৈছিল ঈশ্বৰে আকাশমণ্ডলৰ পৃথিৱী সৃষ্টি কৰাৰ কথাৰে, সামৰণি পৰিছে মিছৰত এটা কফিনৰ কথাৰে। মানৱ পৰিয়ালৰ বাৰু কি ঘটিল? ঈশ্বৰৰ সৃষ্টিত পাপৰ প্ৰৱেশ ঘটিল। যোছেফে নিজৰ লোকবিলাকক কৈছে, যেতিয়া তোমালোক কনান দেশলৈ উভতি যোৱা তেতিয়া মোৰ হাড়বোৰ ইয়াতে এৰি থৈ নাযাবা। আমি যোছেফতো সেই একে আশাকেই দেখো যি আশা জাকুবত আছিল। ইব্ৰী পুস্তকত যোছেফৰ এই কাৰ্যটোকেই তেওঁৰ বিশ্বাসৰ অতি চকুত লগা কাৰ্য হিচাপে দেখুওৱা হৈছে, ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত। যাত্ৰা পুস্তক 13 নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাম কি সুন্দৰভাৱে ঈশ্বৰে যোছেফক সন্মান দিলে আৰু তেওঁৰ অনুৰোধ ৰক্ষা কৰিলে। মুচি আৰু ইছৰাইলৰ সন্তানবিলাকে মিছৰ দেশ ত্যাগ কৰোঁতে তেওঁলোকৰ লগতে যোছেফৰ অস্থিবোৰো লৈ গ'ল। প্ৰিয় শ্ৰোতা, যোছেফৰ জীৱনৰ সামৰণি পৰিল, কিন্তু তেওঁৰ বিষয়ে আমি আজিও পঢ়ি আছো, তেওঁৰ বিশ্বাসৰ কথা আমি আজিও উল্লেখ কৰি আছো। আপোনাৰ জীৱনত তেনে বিশ্বাস বাৰু আছেনে খ্ৰীষ্টৰ প্ৰতি? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
So the kids who are more happy আখি